Έλα, ακροφανή. বাতৰি পঢ়িছো বৰ্ষাপ্ৰিয়া দত্তই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ চাউতা অন্তৰ্ভুক্ত দেশসমূহৰ পৰস্পৰ প্ৰতিষ্ঠিত বিধানসভা নিৰ্বাচন চিন্তা পৰ্যায়ত আন্তৰ্জাতিক নিৰ্বাচনী আইনৰ সংৰক্ষণত ডঃ গীতাজ্যোতি নাথে কৈছে যে 2023 বৰ্ষত ভাৰতৰ বিকাশ অন্তৱৰ্তীকালীন চৰকাৰৰ আৰু প্ৰয়োজন উপদেষ্টাৰ শপত গ্ৰহণ কৰে আৰু কংগ্ৰেছৰ সদস্য প্ৰয়াণীসকল উদ্বোধনী অনুষ্ঠান সুকীয়া প্ৰয়াণীসকলৰ স্বৰ্ণ পদক বিজয়ী সুমিত শান্তি আৰু সংসদ তাৰকা প্ৰকৃতিৰ বাবে ভাৰতীয় দলৰ পতাকা কৰি দিব। এতিয়া শুনো বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লোবেল চাউথৰ অন্তৰ্ভুক্ত দেশসমূহক পৰস্পৰৰ বাবে শক্তি হ'ব পৰাকৈ একেলগে থিয় দিবলৈ আহান জনাইছে। তৃতীয় ভাৰ্চুৱেল গ্লোবেল চাউথ সন্মিলনত উদ্বোধনী ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সাম্প্ৰতিক বিশ্বৰ অনিশ্চিত পৰিৱেশ আৰু প্ৰত্যাহানসমূহত আলোকপাত কৰে। তেওঁ কোভিড 19ৰ পাৰ্শ্বক্ৰিয়াৰ পৰা বিশ্ব এই পৰ্যন্ত মুক্ত নোহোৱাৰ বিষয়টো উল্লেখ কৰি কয় যে সংঘাতৰ বিষয়সমূহে গ্লোবেল চাউথ ৰাষ্ট্ৰসমূহৰ বিকাশ যাত্ৰাত উল্লেখযোগ্য প্ৰত্যাহানৰ সৃষ্টি কৰিছে। শ্ৰীমোদীয়ে কয় যে গ্লোবেল চাউথৰ অন্তৰ্ভুক্ত দেশসমূহ সম্প্ৰতি জলবায়ু পৰিৱৰ্তনৰ লগতে স্বাস্থ্য সুৰক্ষা, খাদ্য সুৰক্ষা আৰু শক্তি সুৰক্ষাৰ দৰে ক্ষেত্ৰত প্ৰত্যাহানৰ সন্মুখীন হ'বলগীয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে আশ্বাস দি কয় যে ভাৰতে নিজৰ অভিজ্ঞতা আৰু যোগ্যতা গ্লোবেল চাউথৰ দেশসমূহৰ সৈতে ভগাই লবলৈ প্ৰতিশ্ৰুতিবদ্ধ। বাণিজ্যৰ সম্প্ৰসাৰণ, সংহত বিকাশ, বহনক্ষম উন্নয়নৰ লক্ষ্য আৰু মহিলাৰ নেতৃত্ব বিকাশৰ দৰে বিষয়সমূহত থকা নতুন দিল্লীৰ প্ৰতিশ্ৰুতিবদ্ধতাটো শ্ৰীমোদীয়ে আলোকপাত কৰে। তেওঁ কয় যে শেহতীয়াকৈ আন্তঃগাঁথনি, ডিজিটীয় ব্যৱস্থা আৰু শক্তি যোগাযোগত গ্লোবেল চাউথ সহযোগিতা বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় ভাৰতে মিছন লাইফ আঁচনিৰ অধীনত সৌৰ শক্তি বিকাশৰ ক্ষেত্ৰত আন দেশকো প্ৰাধান্য দিছে। ইউ পি আইৰ জৰিয়তে ধনৰ লেনদেন প্ৰক্ৰিয়া ভাৰতৰ উদ্যোগত আন কেইবাখনো দেশত আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে শিক্ষা, যোগ্যতা নিৰ্মাণ আৰু দক্ষতা বিকাশত গ্লোবেল চাউথ ৰাষ্ট্ৰসমূহৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰগতি লাভ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাস্থ্য সুৰক্ষাৰ বাবে ভাৰতত এক বিশ্ব এক স্বাস্থ্য অভিযান আৰম্ভ কৰা হৈছে আৰু ইয়াৰ মূল লক্ষ্য হৈছে আৰোগ্য মৈত্ৰী। তেওঁ কয় যে নতুন দিল্লীয়ে হস্পিটেল, ডায়েলিছিছ মেচিন, জীৱনদায়িনী ঔষধ আদি সৰবৰাহৰ লগতে আফ্ৰিকা আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰসমূহত জনঔষধি কেন্দ্ৰৰ ব্যৱস্থা কৰি বন্ধুত্বৰ হাত আগবঢ়াইছে। সম্মিলনৰ সামৰণিত মন্তব্য প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে আজিৰ আলোচনাই একেলগে আগবাঢ়ি যোৱাৰ বাবে পথ মুকলি কৰিলে। এই আলোচনাই গ্লোবেল চাউথ দেশসমূহে নিৰ্ধাৰণ কৰি লোৱা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় বাণিজ্য ক্ষেত্ৰক শক্তিশালী কৰি তোলাৰ বাবে ভাৰতে 20,50,000 ডলাৰৰ পুঁজি আগবঢ়াব। তদুপৰি প্ৰশিক্ষণৰ বাবে ভাৰতে 10,00,000 ডলাৰ আগবঢ়াব বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ এদিনীয়া ভ্ৰমণসূচীলৈ আজি অন্ধ্ৰপ্ৰদেশলৈ গৈছে। নেলুৰৰ পুলিচ পেৰেডত গ্ৰাউণ্ডত উপস্থিত হোৱা উপৰাষ্ট্ৰপতিগৰাকী ৰাজ্যপাল আব্দুল নাজিৰ, ৰাজ্যৰ পৌৰ প্ৰশাসন আৰু নগৰ উন্নয়ন মন্ত্ৰী পংগুৰু নাৰায়ণৰ লগতে মন্ত্ৰী আনাম ৰামনাৰায়ণ ৰেড্ডীয়ে আদৰণি জনায়। তাৰ পৰা শ্ৰীধনখৰ ভেংকটেশ্বৰমৰ সৰস্বতী নগৰৰ অক্ষৰা বিদ্যালয়লৈ যাব। উপৰাষ্ট্ৰপতিগৰাকীয়ে বিদ্যালয়খনত শিক্ষা ব্যৱস্থা আৰু শিক্ষণ পদ্ধতিৰ বুজ লয়। বিদ্যালয়খনে পৰিচালনা কৰা দক্ষতা বিকাশ কেন্দ্ৰটো তেওঁ পৰিদৰ্শন কৰে। শ্ৰীধনখৰ স্বৰ্ণভাৰত ন্যাসলৈ যায় আৰু তাত তেওঁ প্ৰাক্তন উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে আদৰণি জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে স্বৰ্ণভাৰত ন্যাসৰ 23 সংখ্যক বাৰ্ষিক দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800 1 8 7 8 00 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 23 আগষ্ট পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই এই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। জম্মু কাশ্মীৰত বহু প্ৰতীক্ষিত বিধানসভা নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া 20 আগষ্টত আৰম্ভ হ'ব। আনহাতে 4 অক্টোবৰত ফলাফল ঘোষণা কৰা হ'ব। জম্মু কাশ্মীৰ বিধানসভাত 90খন আসন আছে। প্ৰথম পৰ্যায়ত 18 ছেপ্টেম্বৰত পুলৱামা, অনন্তনাগ, ছপিয়ান, কুলগাম, ৰামবান, কিছৱাৰ আৰু ডোডা জিলাৰ 24খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত গান্দেৰবাল, শ্ৰীনগৰ, বাদগাম, পুঞ্চ, ৰিয়েচি আৰু ৰাজৌৰি জিলাৰ 26খন আসনত 25 ছেপ্টেম্বৰত ভোটগ্ৰহণ কৰা হ'ব। তৃতীয় অথবা অন্তিম পৰ্যায়ত 1 অক্টোবৰত বান্দিপৰা, কুপৱাৰা, বাৰামুল্লা, উধমপুৰ, জম্মু, চাম্বা আৰু কাথুৱা জিলাৰ 40খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। বিজেপি, কংগ্ৰেছ, নেচনেল কনফাৰেন্স, পিডিপি, অপনি পাৰ্টী, ডেমক্ৰেটিক প্ৰগ্ৰেছিভ আজাদ পাৰ্টী, চিপিআইএম সহ সকলো ৰাজনৈতিক দলৰ লগতে জম্মু কাশ্মীৰৰ সাধাৰণ জনতাই বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণাক আদৰণি জনাইছে। বিধানসভাৰ মুঠ 90খন আসনৰ ভিতৰত 74খন আসন সাধাৰণ শ্ৰেণী, 7খন অনুসূচিত জাতি আৰু 9খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। জম্মু কাশ্মীৰৰ মুঠ 87,09,000 ভোটদাতাৰ ভিতৰত 84,46,000 পুৰুষ আৰু 42,62,000 মহিলা। এইবাৰ 3,71,000 যুৱক যুৱতীয়ে প্ৰথমবাৰৰ বাবে ভোট দিব। এই বছৰৰ নিৰ্বাচনত 20,70,000 যুৱ ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। চূড়ান্ত ভোটাৰ তালিকা 20 আগষ্টত প্ৰকাশ কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আন্তৰ্জাতিক মুদ্ৰা নিধি IMFৰ প্ৰথমগৰাকী উপ পৰিচালন সঞ্চালক ডঃ গীতা গোপীনাথে কৈছে যে 2023-24 বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশ আশা কৰাতকৈ অধিক হৈছে। তেওঁ দৃঢ়তাৰে কয় যে 2027 চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শ্ৰীমতী গোপীনাথে কয় যে দেশখনে অনাগত 5-6 বছৰত কেইবালাখো অতিৰিক্ত কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ প্ৰয়োজন আছে। তেওঁ উল্লেখ কৰে যে দুচকীয়া যান বাহন বিক্ৰীৰ পৰা আৰম্ভ কৰি উপভোক্তা সামগ্ৰীৰ দ্ৰুত সৰবৰাহত ভাৰতে উল্লেখযোগ্য প্ৰগতি লাভ কৰিছে। বাংলাদেশত কালি অন্তৱৰ্তীকালীন চৰকাৰৰ আৰু 4জন উপদেষ্টাই শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে ঢাকাৰ বংগভৱনৰ দৰবাৰ হলত তেওঁলোকক শপত বাক্য পাঠ কৰোৱায়। অন্তৱৰ্তীকালীন চৰকাৰী মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনিছৰ লগতে অন্যান্য উপদেষ্টাৰ উপস্থিতিত নতুন উপদেষ্টাসকলে শপত গ্ৰহণ কৰে। এই উপলক্ষে 3খন সেৱাৰ মুৰববীসকলো উপস্থিত থাকে। বাংলাদেশ সংবাদ সংস্থাৰ মতে শপত গ্ৰহণ কৰা উপদেষ্টাসকল হ'ল অৰ্থনীতিবিদ ৱাহিদুদ্দিন মাহমুদ, প্ৰাক্তন সম্পাদক মহম্মদ ফাউজুল কবিৰ খান, প্ৰাক্তন কেবিনেট সম্পাদক আলী ইমাম মজুমদাৰ আৰু নিষ্ক্ৰিয় বাংলাদেশ ৰাইফলছৰ প্ৰাক্তন সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল জাহাংগীৰ আলম চৌধুৰী। 4জন উপদেষ্টাৰ শপত গ্ৰহণৰ লগে লগে ইউনিছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা পৰিষদৰ সদস্যৰ সংখ্যা 21লৈ বৃদ্ধি হৈছে। ছাত্ৰ সংগ্ৰামৰ ফলস্বৰূপে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই পদত্যাগ কৰি 5 আগষ্টত দেশ এৰি নতুন দিল্লীত উপস্থিত হৈছে। ইয়াৰ পাছতেই সংসদ ভংগ কৰি অধ্যাপক ইউনিছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়। পেৰিছত হ'বলগীয়া পেৰালিম্পিকৰ উদ্বোধনী অনুষ্ঠানত টকিঅ' পেৰালিম্পিকৰ স্বৰ্ণপদক বিজয়ী সুমিত আণ্টিল আৰু শ্বটপুট তাৰকা ভাগ্যশ্ৰী যাদৱে ভাৰতীয় দলৰ পতাকা কঢ়িয়াব। পেৰালিম্পিক গেমছ 28 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হ'ব। এইবাৰৰ মহোৎসৱত ভাৰতৰ 84গৰাকী এথলীটে অংশগ্ৰহণ কৰিব। পেৰালিম্পিক গেমছত এয়া হৈছে ভাৰতৰ এই পৰ্যন্ত সৰ্ববৃহৎ দল। যোৱাবাৰৰ টকিঅ' পেৰালিম্পিকত 54গৰাকী ভাৰতীয় খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছিল। সদ্য সমাপ্ত পেৰিছ অলিম্পিকৰ 50 কিলোগ্ৰাম শাখাৰ মহিলা মল্লযুঁজৰ স্বৰ্ণপদকৰ প্ৰতিদ্বন্দ্বিতাত দুখজনকভাৱে অযোগ্য ঘোষিত হ'বলগীয়া হোৱাৰ পাছত ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফগট আজি পুৱা দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হয়। তেওঁক 100 গ্ৰাম ওজন বেছি হোৱাৰ বাবে ফাইনেলত খেলাৰ পৰা বাৰণ কৰা হৈছিল। ইয়াৰ বিৰুদ্ধে শ্ৰীমতী ফগটে ক্ৰীড়া আদালতত আবেদন জনাইছিল আৰু সেয়ে তেওঁ পেৰিছতে আছিল, কিন্তু আদালতত তেওঁৰ আবেদন নাকচ কৰা হয়। নতুন দিল্লীত উপস্থিত হোৱা বিনেশ ফগটক অনুৰাগীসকলে বিমানবন্দৰতে বিপুল আদৰণি জনায়। বিমানবন্দৰৰ বাহিৰত খেলুৱৈগৰাকীৰ পৰিয়াল আৰু আত্মীয়সকলো উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লোবেল চাউথ অন্তৰ্ভুক্ত দেশসমূহক পৰস্পৰৰ বাবে শক্তি ব্যৱহাৰ কৰি একেলগে থিয় দিবলৈ আহ্বান জনাইছে। বহু প্ৰতীক্ষিত বিধানসভা নিৰ্বাচন 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আন্তৰ্জাতিক বিকাশ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ আৰু 4জন উপদেষ্টাই শপত গ্ৰহণ কৰে আৰু তেওঁলোকে পেৰালিম্পিকৰ উদ্বোধনী অনুষ্ঠানত পেৰালিম্পিকৰ স্বৰ্ণপদক বিজয়ী সুমিত শান্তি আৰু ছটপুট তাৰকা ভাগ্যশ্ৰীৰ লগতে ভাৰতীয় দলৰ কথা পাতিব।